39 নং ছবি ফল উৎপন্ন কৰা। এই ছবিখনত ফল ধৰা গছ এডাল দেখিবলৈ পোৱা গৈছে। ইয়াৰ দ্বাৰা বুজোৱা হয় যে এজন বিশ্বাসীয়ে আত্মিক ফল উৎপন্ন কৰিব লাগে। যীশুৱে কৈছিল, মই দ্ৰাক্ষালতা, তোমালোক ঢাল, যিজন মোত থাকে আৰু যিজনত মই থাকো সেইজন বহু ফলৱান হয়। ঈশ্বৰৰ পবিত্ৰ আত্মা আমাৰ ভিতৰত থাকি প্ৰেম, আনন্দ, শান্তি, ধৈৰ্য, দয়া, মংগল ভাৱ, বিশ্বাসযোগ্যতা, নম্ৰতা আৰু ইন্দ্ৰিয় দমন আদি ফল আমাৰ জীৱনত উৎপন্ন কৰে। যদি গছৰ ডালত ফল নধৰে তেনেহলে সেইবোৰক কাটি পেলোৱা হয়, সেইবোৰ মৰি যায় আৰু জীৱিত ফুৰা যায়। যীশুৰ অনুগামী সকলোৱে অধিক ফলৱান হ'ব লাগে আৰু এইয়া স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰে।